এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোণিতপুৰৰ বৰচলা আৰু চিপাঝাৰত দুখনকৈ সভাত ভাগ লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ, ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত 70ৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ, হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 17 জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্য প্ৰদৰ্শনেৰে অভিলেখ গঢ়াৰ প্ৰস্তুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ 30,655গৰাকী আম্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে 352 কোটি টকা ব্যয় সাপেক্ষে জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ 11 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সৰকাহাট মিনি ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু শোণিতপুৰৰ নিজ বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে বৰচলাৰ ঠেলামৰা ঘাটগাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকে। ঠেলামৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চিপাঝাৰৰ মহলীয়াপাৰাত আন এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ 45,665গৰাকী মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰা হয়। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত 70ৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী 1,500টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ 70ৰ ভকতসকলৰ আধ্যামিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 70ৰ ভূমি সংৰক্ষণৰ বাবে 70 আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সত্ৰ সংস্কৃতিক সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। বিগত বিধানসভাতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতা তথা প্ৰয়োজনত সত্ৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ক্ষমতা থাকিব। সত্ৰ আয়োগে ৰাজহ আদালতৰ দৰে কাম কৰি যাব। সত্ৰৰ মাটি দখল হলে আয়োগক অভিযোগ দিব পাৰিব আৰু সত্ৰ আয়োগে বেদখল মাটিৰ উচ্ছেদৰ অনুমতি দিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ প্ৰদত্ত এই সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা ভকতসকলে আধ্যামিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে বুলিও উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,250টা পৰিয়ালৰ ভিতৰত 1,098টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদ অভিযানত 53খন বুলডজাৰ ব্যৱহাৰ কৰা হৈছে। উচ্ছেদ চলিত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাশ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। উচ্ছেদকালত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পাঠশালাৰ কৃষ্ণনগৰত সন্থাৰ এটা কাৰ্যালয় উদ্বোধন কৰি নিজৰ সাংবাদিকতা জীৱনৰ স্মৃতিচাৰণ কৰে। তেওঁ যুৱ সাংবাদিকসকলক সংবাদ সেৱাৰ ক্ষেত্ৰত সাংবাদিকতাৰ নীতি আদৰ্শ মানি চলিবলৈ আহান জনায়। এই সভাতে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা 3গৰাকী ব্যক্তিক সংবাদ সান্নিধ্য বঁটা 2025 আগবঢ়োৱা হয়। এইসকল হৈছে সুচিকিৎসক ডাঃ চম্পক চৌধুৰী, সাংবাদিক আফতাব হুছেইন আৰু সমাজকৰ্মী নিপামণি কলিতা। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাংবাদিক ডঃ কৰুণা মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধনপতি ডেকা, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আদিকে ধৰি ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে। অসম চৰকাৰে সাংবাদিকৰ বাবে পেঞ্চন আঁচনিৰ অধীনত 20 গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইসকলৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, মনোজ অগষ্টি, মনোজ দত্ত, দ্য চেণ্টিনেল কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক বিজয় কুমাৰ শৰ্মা, দ্য আছাম ট্ৰিবিউন কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক অনুপ বিশ্বাস আৰু হাছান আহমেদ, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত কামৰূপ জিলাৰ অংশকালীন সংবাদদাতা তাপস চামাদাৰ, দৈনিক জনমভূমি কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক জেদবন বৰুৱা আৰু ভাৰত তামুলি, দৈনিক অসম কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক সুমেশ ডেকা আৰু তৰুণ মুক্তিয়াৰ, দৈনিক অগ্ৰদূত কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক ফণীধৰ পাঠকো আছে। এই সাংবাদিকসকলে প্ৰতিমাহে 8,000 টকাকৈ সাংবাদিক পেঞ্চন লাভ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত অহা 17 জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া এই অভিলেখৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সৰুসজাইৰ স্থান পৰিদৰ্শন কৰে। বিমল বৰাই জনোৱা অনুসৰি বাগৰুম্বাৰ নৃত্যত 23খন জিলাৰ 10,000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। 17 জানুৱাৰীত অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত ভাগ লোৱাৰ লগতে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন জনসভা সম্বোধন কৰি 7,000 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে কলিয়াবৰত অগপ আৰু বিজেপিৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কে মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়।
বিশ্ব ঐতিহ্যৰ স্থান কাজিৰঙা অভয়াৰণ্যৰ মাজেদি এখন এলিভেটেড কৰিডৰ তথা উৰণীয়া সেতু হৈ জীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে যি ব্যয়বহুল আঁচনি লোৱা হৈছে প্ৰায় 7,000 কোটি টকাৰ, এই কামৰ শুভ আৰম্ভ কৰিব অহা 18 জানুৱাৰী তাৰিখে। প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণ লৈ অসমলৈ আহিব 17 তাৰিখ আৰু 18 তাৰিখ। এই কাৰ্যসূচী মধ্য অসমৰ কলিয়াবৰতে অনুষ্ঠিত হ'ব। ইতিমধ্যে কৈ গৈছে কলিয়াবৰ আৰু বোকাখাট সমষ্টিৰ ভিতৰতে সীমাবদ্ধ এই এলিভেটেড কৰিডৰে আমাক প্ৰায় 15 বছৰমান ধৰি এই সমস্যাটোৰ মুখামুখি হৈ আছিলোঁ। এই সমস্যাটোৰ এটা সমাধানৰ পথ প্ৰশস্ত হৈছে।
ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ কাইলৈ কামৰূপ মহানগৰ জিলাৰ জিলা আৰু ছেচন আদালতত শুনানি অনুষ্ঠিত হ'ব। অভিযুক্তৰ ওপৰত গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰিব। সেই অনুসৰি কাইলৈ 7 অভিযুক্ত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক পুনৰ আদালতত হাজিৰ কৰাব লাগিব। অৱশ্যে আৰক্ষী অভিযুক্তসকলক সৌ শৰীৰেনে ভাৰ্চুৱেল মাধ্যমেৰে হাজিৰ কৰাব সেই তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃশ্যপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পৰ্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনশ্ৰেণী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। তিৱা জনগোষ্ঠীৰ নায়ক বীৰ জোঙাল বলোহু আৰু মহান তিৱা নেতা ইন্দ্ৰ সিং দেউৰীৰ আজি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। মৰিগাঁও জিলাৰ তিৱা পৰিষদৰ কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা এই প্ৰতিমূৰ্তি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে উন্মোচন কৰে। কাৰ্বি সাহিত্য সভা অৰ্থাৎ কাৰ্বি লামেট আইমেৰ 34 সংখ্যক অধিৱেশনৰ বাবে আজি লাইখুটা প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ ভকতচংস্থিত হৰ্ণবিল ক্ৰীড়াক্ষেত্ৰত হ'বলগীয়া এই অধিৱেশন 20-23 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। কাৰ্বি লামেট আইমেৰ সভাপতি কামসিং হানছে আৰু উদযাপন সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ টাৰোৱে কাৰ্বি জনগোষ্ঠীয় মাংগলিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰে। এই অনুষ্ঠানত জনগোষ্ঠীটোৰ ভাষা সাহিত্যত আগবঢ়াই নিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভালেমান লোক উপস্থিত থাকে। এইবাৰৰ অধিৱেশনত 100খন গ্ৰন্থ প্ৰকাশ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোণিতপুৰৰ বৰচলা আৰু চিপাঝাৰৰ 2খনকৈ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ, ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620 গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ, হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 17 জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্য প্ৰদৰ্শনেৰে অভিলেখ গঢ়াৰ প্ৰস্তুতি।